নমস্কাৰ, মোৰ নাম প্ৰতিভা বৰা বৰ্মন। মোৰ ঘৰ অসম ৰাজ্যৰ লখিমপুৰ জিলা আৰু মই এগৰাকী দৃষ্টিহীন মহিলা। প্ৰিয় বন্ধুসকল, সৰ্বপ্ৰথমে আজি মই প্ৰথমবাৰৰ কাৰণে আমাৰ বাণী চেনেললৈ আহিছো আৰু সকলোলৈকে স্বাগতম জনাইছো। আজি মই এই চেনেলৰ মাধ্যমেৰে আপোনালোকক এটি অনুৰোধ কৰিব বিচাৰিছো। প্ৰথম কথা, মই এগৰাকী দৃষ্টিহীন মহিলা আৰু মই আধ্যাত্মিকতা ভাল পাওঁ আৰু মোৰ আশা আছিল, লগতে সকলোৰে আমাৰ অসমৰ এটা আশা আছিল যে আমাৰ দৃষ্টিহীন দিব্যাংগসকলৰ যি ব্ৰেইল পদ্ধতি আছে, এই ব্ৰেইল পদ্ধতিসমূহত যাতে মহাভাগৱত শাস্ত্ৰসমূহ ব্ৰেইল লিপি হয়, তাৰ কাৰণে সকলোৰে এটা আশা আছিল, লগতে মোৰো আশা আছিল। আৰু সেইকাৰণে মই আমাৰ অসমৰ গুৱাহাটী লগতে কলকাতাৰ নৰেন্দ্ৰপুৰৰ যি ব্ৰেইল প্ৰেছ আছে, আমি তাত যোগাযোগ কৰিছিলো। তাত যোগাযোগ কৰোতে তেখেতসকলে সেই কিতাপসমূহ লিখিবলৈ সমৰ্থ নহল। গতিকে মোৰে নহয় সকলোৰে ফালৰ পৰা এটাই আশা যাতে এই সকলো ধৰ্মীয় গ্ৰন্থসমূহ, আমাৰ অসমীয়া গুৰুজনাৰ সৃষ্টিৰ আজি যি ধৰ্ম গ্ৰন্থ আছে, সেই গ্ৰন্থসমূহ যাতে ব্ৰেইল লিপি হয়, তাৰে এটি অনুৰোধ জনাইছো। আৰু যদি আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰি ক'ৰবাত যদি কিবা এটা সমাধান পায় বা কোনোবা ব্ৰেইল প্ৰেছে যদি সেই কিতাপসমূহ ব্ৰেইল লিপিকৰণৰ কাৰণে উৎসাহ যোগাই আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু মোৰ নাম্বাৰটো ইয়াতে আপোনালোকক দি দিছো, 600-188-365। পুনৰবাৰ কৈছো, 600-188-365।
এই অডিওটি পছন্দ করতে 5 টিপুন। অডিওটির আইডি নাম্বার আপনাকে SMS করা হবে।